আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন। দেশৰ চৌদিশে সন্ত্রাস, ধর্ষণ, লুণ্ঠন, অপহরণ ভুলুণ্ঠিত হৈছে মানবতা। আজি নিজ দেশৰ ভূমিতে প্রতিটো মুহূর্ততে বিপর্যয় ঘটিছে খিলঞ্জীয়া আশা আকাঙ্ক্ষা। ধূলিচাত হৈছে জন্মস্বত্ব মানব অধিকার। মানব সমাজৰ এনে এক জটিল সন্ধিক্ষণত আমাৰ স্থিতি বাৰু কেনে হোৱা উচিত? আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। চৌদিশে সন্ত্রাস, ধর্ষণ, লুণ্ঠন, অপহরণ, মানব জীবন বিপন্ন, মানব জীবন বিপন্ন। মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। খেতি বাতি আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। রাজনীতি নকৰি দি নচলাবি, মানুহৰ তেজৰ মূল্য কিমান এবাৰ ভাবি গুণি চাবি। আমাক লাগে এখন নিকা সমাজ য'ত মানুহে মানুহৰ মূল্য বুজে, নালাগে দুৰ্নীতি ভ্ৰষ্টাচাৰ, লাগে মাথো আমাক এখন নিকা চৰকাৰ। শুনো শুনি চনে চুকাফাৰ সোণৰ অসম, আজি কিয় ৰখা তলে গমন। সময় থাকোঁতে তহঁতে শুধৰণি কৰ নিজকে, আজি মানব সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। চৌদিশে সন্ত্ৰাস, ধৰ্ষণ, লুণ্ঠন, অপহৰণ, মানব জীবন বিপন্ন।